এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, লোকসভাত আজি 2025-26 বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰে জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী JP Naddaই প্ৰকাশ কৰিছে। ভাৰতে বাংলাদেশত প্ৰতিবাদকাৰীয়ে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহ ধবংস কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। কাইলৈ হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আৰু চেন্নাই অপেন চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত আজি দুটা ভাৰতীয় যুটি ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। লোকসভাত আজি 2025-26 বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ সাংসদ ধৰমবীৰ গান্ধীয়ে দেশে সন্মুখীন হোৱা কৃষি প্ৰত্যাহ্বানসমূহ উত্থাপন কৰাত কেন্দ্ৰীয় বাজেট নিষ্ফল হৈছে বুলি অভিযোগ কৰে। তেওঁ লগতে কৃষকৰ আত্মহননৰ বিষয়টোৰ সন্দৰ্ভত সদনত উত্থাপন কৰে। শ্ৰীগান্ধীয়ে কয় যে চৰকাৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগখণ্ডক গুৰুত্ব দিয়া নাই আৰু বাজেটতো এই বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হোৱা নাই। দেশত দিনে দিনে গুণগত শিক্ষা অধিক ব্যয়বহুল হৈ পৰিছে বুলি উল্লেখ কৰি শ্ৰীগান্ধীয়ে কয় যে দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ বাবে এতিয়া গুণগত শিক্ষা সুলভ নহয়। তেওঁ লগতে দেশত কৰ্কট ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো চিকিৎসা ব্যৱস্থা অধিক উন্নত কৰাৰ প্ৰয়োজন বুলি দাবী কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ সাংসদ ৰাও ৰাজেন্দ্ৰ সিঙে কেন্দ্ৰীয় বাজেটৰ প্ৰশংসা কৰি কয় যে বাজেটত দৰিদ্ৰ শ্ৰেণী, কৃষক আৰু মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হৈছে। তেওঁ লগতে কয় যে চৰকাৰে কৃষকসকলৰ উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰিছে আৰু এই ক্ষেত্ৰত ভালেমান ব্যৱস্থাও গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। লোকসভাত এটা প্ৰশ্নৰ উত্তৰ দি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP Naddaই কয় যে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত চৰকাৰৰ পূৰ্ণ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিক, বিশেষকৈ জনজাতি অঞ্চলসমূহত বসবাস কৰা লোকসকলে যাতে উৎকৃষ্ট চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে আন এটা প্ৰশ্নৰ উত্তৰত কয় যে বিগত 30 বছৰত বিশ্বত প্ৰসূতিৰ মৃত্যুৰ হাৰ 42% হ্ৰাস পোৱাৰ বিপৰীতে ভাৰতত তুলনামূলকভাৱে এই হাৰ 83% হ্ৰাস পাইছে। লোকসভাত আজি ভালেমান বিৰোধী সাংসদে শ্ৰীলংকাৰ কৰ্তৃপক্ষই তামিলনাডুৰ মাছমৰীয়াসকলক কৰায়ত্ব কৰি ৰখাৰ বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। DMKৰ সাংসদ দয়ানিধি মাৰান, কানিমুজি আৰু এ ৰাজা, কংগ্ৰেছৰ সাংসদ হিবিয়াডেন আৰু RJDৰ সাংসদ মনোজ ঝা, CPIMৰ পি সন্তোষ আদিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কানিমুজিয়ে কয় যে প্ৰায় 97 গৰাকী মাছমৰীয়াক শ্ৰীলংকাৰ কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকক ভাৰতলৈ উভতাই অনা উচিত। পাছত তেওঁ সদনৰ শূন্যকালতো এই বিষয়টো উত্থাপন কৰে। NDAৰ বিহাৰৰ সাংসদসকলে আজি সংসদ ভৱনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিজেপি, JDU আৰু LJP আৰু LJPRৰ সাংসদসকলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, ৰাজীৱ ৰঞ্জন সিং আৰু চিৰাগ পাছোৱান এই সাক্ষাৎকালত সাংসদসকলৰ সৈতে উপস্থিত থাকে। 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে সাক্ষাৎ কৰিছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে যোৱা বছৰৰ শেষলৈকে ই নাম পৰ্টেলত 4,300ৰো অধিক কৃষি উৎপাদন সংস্থাই পঞ্জীয়ন কৰিছে। তেওঁ লগতে কয় যে কৃষি উৎপাদন সংস্থাৰ 4,80,000ৰো অধিক কৃষকক 249 কোটি টকাৰ ধনৰাশি বিতৰণ কৰা হৈছে। ৰাজ্যসভাৰ প্ৰশ্নকালত আজি এটা প্ৰশ্নৰ উত্তৰ দি কৃষিমন্ত্ৰীগৰাকীয়ে দেশত বৰ্তমানলৈকে 10,000 কৃষি উৎপাদন সংস্থা গঠন কৰা হৈছে বুলি প্ৰকাশ কৰে। দেশৰ 1,400ৰো অধিক বজাৰে ই নাম পৰ্টেলত পঞ্জীয়ন কৰাৰ কথা উল্লেখ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰ্টেলৰ জৰিয়তে কৃষকসকলে ঘৰত থাকিয়ে নিজৰ কৃষিভূমিৰ এখন সম্পূৰ্ণ ফটো আপলোড কৰি এটা তুলনামূলক মূল্যৰ হিচাপ পাব পাৰে। শ্ৰীচৌহানে লগতে কয় যে 22খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে আন্তঃৰাজ্যিক ব্যৱসায়ৰ বাবে ই নাম পৰ্টেলত যোগদান কৰিছে আৰু এতিয়ালৈকে আন্তঃৰাজ্যিক বাণিজ্যৰ অধীনত কৃষকসকলক প্ৰায় 6,000 কোটি টকা বিতৰণ কৰা হৈছে। উপভোক্তা মন্ত্ৰালয়ে ওজৰ আপত্তিসমূহৰ ক্ষেত্ৰভিত্তিক পৰ্যালোচনাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাযুক্ত এটা ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। আপত্তিসমূহ জনসাধাৰণে 1915 টোল ফ্ৰী নম্বৰ অথবা consumer.com.in ৱেবছাইটযোগে অৱগত কৰিব পাৰিব। উপভোক্তাসকলে তেওঁলোকৰ ওজৰ আপত্তিসমূহ, বিশেষকৈ শিক্ষাৰ লগত জড়িত আপত্তিসমূহ, উপযুক্তভাৱে আৰু খৰতকীয়াভাৱে নিষ্পত্তি কৰাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰালয়ে নতুন প্ৰযুক্তিৰ সহায়ত এই ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ ন্যাসৰক্ষী কামেশ্বৰ চৌপালৰ বিয়োগত গভীৰ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ৰামভক্ত চৌপালে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে দলিত সম্প্ৰদায়ৰ পৰা অহা চৌপালক সমাজৰ বঞ্চিত শ্ৰেণীৰ কল্যাণৰ বাবে আগবঢ়োৱা কাম কাজক সদায় মনত ৰখা হ'ব বুলি প্ৰকাশ কৰে। শ্ৰীমোদীয়ে এই দুখৰ সময়ত পৰিয়ালবৰ্গৰ লগতে তেওঁৰ অনুগামীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ এদিনীয়া ভ্ৰমণসূচীৰে আজি কৰ্ণাটকৰ ৰাণে বেন্নুৰলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাণে বেন্নুৰত অনুষ্ঠিত কৰ্ণাটক বৈভৱ সাহিত্য আৰু সংস্কৃতি মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
ভাৰতে বাংলাদেশত প্ৰতিবাদকাৰীয়ে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহ ধবংস কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে স্বাধীন বাংলাদেশৰ ইতিহাসৰ চিহ্নস্বৰূপ এই ঐতিহাসিক ভৱন ধবংস কৰি পেলোৱাটো সঁচাকৈ অতি দুখৰ বিষয়। তেওঁ কয় যে বাংলা পৰিচয় আৰু গৌৰৱক সমৃদ্ধ কৰা স্বাধীনতা সংগ্ৰামৰ মূল্যবোধৰ সৈতে পৰিচিত প্ৰতিগৰাকী ব্যক্তিয়েই বাংলাদেশৰ জাতীয় চেতনাৰ সৈতে জড়িত এই বাসভৱনৰ গুৰুত্বৰ বিষয়ে ভালকৈ জানে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বাংলাদেশৰ ৰাজধানী ঢাকাত যোৱা বুধবাৰে নিশা একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ উপস্থিতিতেই বুলডজাৰৰ সহায়ত বংগবন্ধু স্মাৰক সংগ্ৰহালয় ভাঙি পেলায়। বাংলাদেশৰ জনক তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ এই বাসভৱনটোক পৰৱৰ্তী কালত সংগ্ৰহালয়ৰূপে চিহ্নিত কৰা হৈছিল। উল্লেখযোগ্য যে 1975 চনৰ 15 আগষ্টত দেশখনত সামৰিক বাহিনীৰ একাংশই চলোৱা সামৰিক অভ্যুত্থানৰ সময়ত তেতিয়াৰ দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ প্ৰায়সকল সদস্য ধানমন্দিৰ এই বাসভৱনতে আততায়ীৰ গুলীৰ আঘাতত নিহত হৈছিল। কাইলৈ হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। পুৱা 8 বজাত ভোটগণনা কৰা হ'ব। প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হ'ব। দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়া আৰ এলিছৱাজে প্ৰকাশ কৰা অনুসৰি ভোটগণনাৰ বাবে দিল্লীৰ 11খন জিলাত 19টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ বাবে প্ৰায় 5000 বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। নিৰ্বাচন আয়োগে www.eci.gov.in ৱেবছাইটৰ জৰিয়তে সঠিক আৰু সবিশেষভাৱে ভোটগণনাৰ ফলাফল প্ৰকাশ কৰাৰ বাবে অতি সুৰক্ষিত আৰু প্ৰমাণিত ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে আজি সন্ধিয়া প্ৰয়াগৰাজৰ মহাকুম্ভত এটা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিল্পীসকলে এই অনুষ্ঠানত গীত, নৃত্য আৰু বিভিন্ন কলা পৰিৱেশন কৰিব। ওড়িশী নৃত্যশিল্পী সোণাল মানসিং আৰু ডোনা গাংগুলী, বিশিষ্ট গায়ক হৰিহৰণ, সুৰেশ ৱাডেকাৰ, কবিতা কৃষ্ণমূৰ্তিকে ধৰি প্ৰসিদ্ধ শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিব। এইবাৰৰ মহাকুম্ভ কেৱল ভক্তি আৰু বিশ্বাসৰ মহোৎসৱেই নহয় বৰং ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চ হিচাপেও বিবেচিত হৈছে। গংগা পণ্ডলত হ'বলগীয়া আজিৰ সাংস্কৃতিক অনুষ্ঠানত দেশৰ বৰ্ণাঢ্য সাংস্কৃতিক পৰম্পৰাকো প্ৰদৰ্শন কৰা হ'ব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 10 ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ 8ম সংস্কৰণ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। চেন্নাই অপেন চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত আজি দুটা ভাৰতীয় জুটি ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। ইয়াৰে প্ৰথমখন ছেমিফাইনেলত ছাকেট মাইনেনি আৰু ৰামকুমাৰ ৰামনাথনৰ জুটিটো টাইৱানৰ ৰে হো আৰু অষ্ট্ৰেলিয়াৰ মেথিউ ক্ৰিষ্টোফাৰ ৰমিয়োজৰ জুটিৰ মুখামুখি হ'ব। খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। আনখন ছেমিফাইনেলত জীৱন নেডুনছেজিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তৰ যুটীয়ে জাপানৰ চিন্তাৰো মুচিজুকি আৰু কাইট ৱেচুগিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4:40 মিনিটত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। লোকসভাত আজি 2025-26 বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰে জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে। ভাৰতে বাংলাদেশত প্ৰতিবাদকাৰীয়ে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহ ধবংস কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। কাইলৈ হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু চেন্নাই অপেন চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত আজি দুটা ভাৰতীয় জুটি অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।